আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কাৰ্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্ৰা বাতিল হোৱাত অসম ভ্ৰমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা, সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীশ্বাহে আজি বৰদোৱাত এটা ৰাজহুৱা সমদলতো অংশ লোৱাৰ কথা। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়।
গৃহমন্ত্ৰী ডাঙৰীয়া 11 বজাৰ আশে পাশে তেখেত ইয়ালৈ আহিব। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত আবিৰ্ভাৱ ক্ষেত্ৰৰ তেওঁ শুভ উদ্বোধন কৰিব। গুৰু আসনৰ ওপৰলৈকে গৈ, গুৰু আসন যিটো একদম হায়েষ্ট ইয়াৰ উচ্চতালৈ গৈ তেখেতে আবিৰ্ভাৱ ক্ষেত্ৰখন চাৰিওফালৰ পৰা চাব। তাৰপিছত তেখেতে নাটঘৰলৈ যাব, য'ত নেকি আমাৰ আইসকলে দিহানাম প্ৰদৰ্শন কৰি গৃহমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব। প্ৰকল্পটো উদ্বোধন হ'ব, কিন্তু জনতাৰ বাবে খুলি দিবৰ কাৰণে আমি কিছু আৰু সময় ল'ম, প্ৰায় এমাহ সময় ল'ম। এই আবিৰ্ভাৱ ক্ষেত্ৰখন শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব। আমি পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক।
উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰৰ সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে এটা নতুন আৰক্ষী আয়ুক্তালয় আৰু সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মুকলি কৰিব। তেওঁ লগতে খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। বিশিষ্ট সাহিত্যিক, মৃতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াক অসমৰ সংবাদগোষ্ঠী প্ৰাগ নিউজ আৰু দৈনিক জনভূমি কাকতে বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিব। সাহিত্যিকগৰাকী ডিব্ৰুগড় জিলাৰ ফুকন নগৰত অৱস্থিত বাসগৃহ আশ্ৰয়ত কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতি, প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ আৰু দৈনিক জনভূমি কাকতৰ সম্পাদককে ধৰি ভালেমান গণ্যমান্য লোক উপস্থিত থাকিব। ওৱান নেচন ওৱান পেৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্ৰদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰ সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰীখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ 32 সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কালি অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্ৰসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত এই সভাত ন্যায়িক কৰ্মচাৰীসকলে সততে মুখামুখি হোৱা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি মদন উপাধ্যায়ে উচ্চতম ন্যায়ালয়ে 2018 চনৰ 8 অক্টোবৰত দিয়া এটা ৰায়দানত প্ৰত্যেক জিলাতে গ্ৰেড 1, গ্ৰেড 2 আৰু গ্ৰেড 3 এই 3টা পদ সৃষ্টি কৰিব লাগিব বুলি ৰায় দিছিল, কিন্তু সেই ৰায় আজিলৈ বাস্তৱত প্ৰণয়ন হোৱা নাই বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। এই সভাতেই সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰূপে উৎপল কলিতাক দায়িত্বভাৰ অৰ্পণ কৰা হয়। ধেমাজি জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্ৰেমী ৰাইজৰ সৈতে ৰাইজৰ মত বিনিময় কৰে।